এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল: 12 মে'ত বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ, মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ, বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ, কাইলৈৰ পৰা লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মৌগুলি চাপৰিত তিনিদিনীয়াকৈ ফাট বিহু উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুখামুখি। এতিয়া শুনক বিতং বাতৰি। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইতিমধ্যে শপত গ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি বিজেপি দলৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিত বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছতে সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই 12 মে'ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি তেওঁ উল্লেখ কৰে। শপত গ্ৰহণ অনুষ্ঠানৰ দিনা পুৱা 10:10 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ব। বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে নাৰেংগীৰ হেলিপেডত অৱতৰণ কৰি দিনৰ 11 বজাত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব। বিজেপি দলৰ বহু কেন্দ্ৰীয় নেতাও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি শ্ৰীশইকীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। অহা 10 মে'ত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনি উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব।
ৰাইজৰ অভূতপূৰ্ব জনাদেশ আৰু শপত গ্ৰহণ অনুষ্ঠান নিশ্চিতভাৱে ৰাইজে ব্যাকুল হৈ আছে এই শপত গ্ৰহণ অনুষ্ঠান স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে। সেইকাৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ নিৰ্ধাৰণ কৰা হৈছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি স্বৰ্গীয় নীতিন নবীন ডাঙৰীয়া, বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল, উপমুখ্যমন্ত্ৰীসকল, NDA শাসিত প্ৰদেশ, তেনেধৰণে আমাৰ সমগ্ৰ ভাৰতৰ পৰা দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰিছে। আয়োগে আজি এটা নিৰ্দেশযোগে অসম, কেৰালম, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত ততালিকে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে। উত্তৰ পূব খণ্ডৰ আয়কৰ বিভাগৰ উদ্যোগত আজি দিছপুৰৰ কৰ ভৱনৰ প্ৰেক্ষাগৃহত প্ৰাৰম্ভ 2026 শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। আয়কৰ আইন 2025 আৰু আয়কৰ অধিনিয়ম 2026 সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়কৰ বিভাগৰ ৰাষ্ট্ৰজোৰা সজাগতা অভিযানৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উত্তৰ পূব খণ্ডৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত NN লংৱাই প্ৰাৰম্ভ কাৰ্যসূচীৰ বিষয়ে সবিশেষ ব্যক্ত কৰে। তেওঁ কয় যে কৰদাতাসকলক নতুন আয়কৰ আইন 2025ৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা 20 মাৰ্চত প্ৰাৰম্ভ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। চলিত বৰ্ষৰ 1 এপ্ৰিলত কাৰ্যকৰী হোৱা নতুন আয়কৰ আইনে পূৰ্বৰ কৰ পৰিকাঠামো সৰল কৰি তুলিব বুলি শ্ৰীমতী লংৱাই প্ৰকাশ কৰে। তেওঁ লগতে অহা 14 মে'ত শ্বিলং, ইম্ফল, আইজল, ডিমাপুৰ আৰু আগৰতলাত এই প্ৰাৰম্ভ শীৰ্ষক বিশেষ কাৰ্যসূচী আয়োজন কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে। সমগ্ৰ দেশত আজি অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। ভাৰতে যোৱা বছৰ আজিৰ দিনটোতে অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তান তথা পাকিস্তান অধিকৃত কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। যোৱা বছৰ 22 এপ্ৰিলত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে পেহেলগামত পৰ্যটকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতৰ এই অভিযানত কমেও 100জন সন্ত্ৰাসবাদী নিহত হৈছিল। অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ সন্ত্ৰাসবাদক পৰাভূত কৰাৰ সংকল্পত অটল হৈ আছে। তেওঁ কয় যে সশস্ত্ৰ বাহিনীসমূহে অপাৰেচন সিন্দুৰৰ সময়ত অভূতপূৰ্ব সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰে। বাহিনীসমূহে পেহেলগামত নিৰীহ ভাৰতীয়ৰ ওপৰত আক্ৰমণ চলোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিয়া বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ ৰাষ্ট্ৰই সশস্ত্ৰ বাহিনীসমূহক তেওঁলোকৰ বীৰত্বৰ বাবে প্ৰণিপাত জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰৰ বৰ্ষপূৰ্তি উপলক্ষে সশস্ত্ৰ বাহিনীসমূহৰ সাহস আৰু ত্যাগৰ প্ৰশংসা কৰি এটা বাৰ্তাযোগে কয় যে সশস্ত্ৰ বাহিনীসমূহৰ সাহস আৰু নিষ্ঠাই দেশক সুৰক্ষিত কৰি ৰাখিছে। অপাৰেচন সিন্দুৰৰ সময়ত তেওঁলোকে গ্ৰহণ কৰা ব্যৱস্থাই সঠিক ৰণনীতি আৰু সেনাবাহিনী তিনিওটা শাখাৰ মাজত উন্নত সমন্বয়ক প্ৰতিফলিত কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মৌঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত কাইলৈৰ পৰা তিনিদিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। চাৰিকৰীয়া নদীৰ পাৰত উদযাপন কৰি অহা এই ঐতিহ্যময় বিহুত কাইলৈ পুৱা পতাকা উত্তোলনেৰে বিহুৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত শিল্পী ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মৌঘুলি চাপৰিলৈ আদৰি নিয়া হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা অৰ্থাৎ 10 মে'ত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি আমাৰ লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই জনাইছে।
ঢকুৱাখানাৰ চাৰিকৰীয়া নদীৰ পাৰতেই তাহানিৰে পৰাই মহগুলি চাপৰিত উদযাপন কৰি অহা হৈছে ফাট বিহু। চাৰিকৰীয়া নদীৰ আছে এক সুকীয়া সাতাম পুৰুষীয়া ঐতিহ্য। এই নদীৰ পাৰতে এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই সাজু হৈ উঠিছে ঢকুৱাখানাবাসী ৰাইজ। ঐতিহ্য আৰু পৰম্পৰাৰ বৰ্ণিল সমাহাৰেৰে শুক্ৰবাৰৰ পৰা তিনিদিনীয়াকৈ উদযাপিত হ'ব ঢকুৱাখানাৰ ঐতিহাসিক ফাট বিহু। 2026 বৰ্ষৰ ফাট বিহু উৎসৱক লৈ এতিয়া অন্তহীন ব্যস্ততা পৰিলক্ষিত হৈছে সংস্কৃতিবান ঢকুৱাখনীয়া ৰাইজৰ। পূৰ্ণগতিত প্ৰস্তুতি চলিছে চাৰিকৰীয়া নদীৰ পাৰৰ মহগুলি চাপৰিৰ ফাট বিহুৰ বাকৰিত। প্ৰায় 38 বিঘা মাটিৰে পৰিবেষ্টিত মহগুলি চাপৰিৰ ফাট বিহু বাকৰি চুণতেল সানি ন ৰূপত সজাই তোলা হৈছে। ইতিমধ্যে অসমৰ সাংস্কৃতিক জগতত একক আৰু অনন্য স্থান দখল কৰা ফাট বিহু 2026 বৰ্ষত 2 লক্ষাধিক বিহুপ্ৰেমীৰ সমাগমৰ লক্ষ্যৰে সকলো যাৱতীয় ব্যৱস্থা উদযাপন সমিতিয়ে সাজু কৰি তুলিছে।
এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। বৰাকৰ উদীয়মান ভাস্কৰ্য শিল্পী ডঃ বিনয় পাল 2025-26 বৰ্ষৰ সন্মানীয় টেগৰ ৰাষ্ট্ৰীয় জলপানীৰ বাবে মনোনীত হৈছে। মূলতঃ উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা সন্দৰ্ভত কৰা গৱেষণাৰ বাবে ডঃ পালক এই জলপানী দিয়া হ'ব। ডঃ বিনয় পাল বৰাক আৰু উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী পৰিচিত ভাস্কৰ্য শিল্পী। দেশৰ বিভিন্ন প্ৰান্তত তেওঁ নিজৰ শিল্প ভাস্কৰ্য কৰ্মৰ একক প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে। ঐতিহ্যমণ্ডিত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰই প্ৰতি দুবছৰৰ অন্তত প্ৰদান কৰি অহা মাধৱদেৱ বঁটা ঘোষণা কৰা হৈছে। 2025-26 বৰ্ষৰ মাধৱদেৱ বঁটা তিতাবৰ মহিমাবাৰী সত্ৰৰ বুঢ়াভকত সোণাৰাম শৰ্মাক আগবঢ়োৱা হৈছে। আজি সুন্দৰীদিয়া সত্ৰৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত সত্ৰখনৰ সত্ৰাধিকাৰ কমল অধিকাৰীয়ে এই ঘোষণা কৰে। ইয়াৰ লগতে সত্ৰাধিকাৰগৰাকীয়ে এইবাৰৰ পৰা সুন্দৰীদিয়া সত্ৰই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাৰ্যা কালিন্দী আইৰ নামত আই গোসানী বঁটা নামেৰে আন এক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে। এই বঁটাটিও প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা হ'ব। সত্ৰাধিকাৰগৰাকীয়ে সদৰি কৰা অনুসৰি প্ৰথমবাৰৰ আই গোসানী বঁটা শংকৰী কলাকৃষ্টিৰ প্ৰচাৰ প্ৰসাৰৰ লগত জড়িত কণিকা পাঠকলৈ আগবঢ়োৱা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পঞ্জাব কিংছত 33 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। 12 মে'ত বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ। মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ। বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ। কাইলৈৰ পৰা লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহগুলি চাপৰি তিনিদিনীয়াকৈ ফাট বিহু উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45 বজাত।